জিহিজকেল 41 অধ্যায়। তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি এফালে চহাত আনফালে চহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান, আৰু প্ৰৱেশস্থানৰ পষ্ট 10 হাত আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগৰ ইফালে 5 হাত সিফালে 5 হাত আছিল, আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি 40 হাত আৰু পষ্ট জুখি 20 হাত পালে। তেতিয়া তেওঁ ভিতৰফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি 2 হাত 2 হাত পালে, আৰু প্ৰৱেশস্থান জুখি 6 হাত পালে। প্ৰৱেশস্থানৰ পষ্ট 7 হাত আছিল। তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি 20 হাত পালে, আৰু এইয়ে অতি পবিত্ৰ স্থান বুলি তেওঁ মোক ক'লে। তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি 6 হাত পালে, আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঠালীবোৰৰ প্ৰত্যেক কোঠালীৰ পষ্ট জুখি 4 হাত পালে। কিনাৰৰ কোঠালীবোৰ ওপৰা ওপৰিকৈ 3 শাৰী আছিল, আৰু প্ৰত্যেক শাৰীত 30টা কোঠালী আছিল, আৰু কিনাৰৰ কোঠালীবোৰ যেন লাগি থাকে। এই অভিপ্ৰায়ে সেইবোৰ কেওফালৰ কিনাৰৰ কোঠালীত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল। আৰু কিনাৰৰ কোঠালীবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ'ল সেইবোৰ সিমানেই বহল হৈ গ'ল, কিয়নো গৃহৰ কেওফালে গৃহৰ মেৰ কৰ্মে ওখ হৈ গৈছিল। এইহেতুকে গৃহৰ ফালে পষ্ঠাই ওপৰলৈ ক্ৰমে বাঢ়িল। এইকাৰণে লোকে তলৰ কোঠালীৰ পৰা ওপৰৰ কোঠালীলৈ মাজৰ কোঠালীয়ে দি উঠে। তেতিয়া মই দেখিলোঁ গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল। কিনাৰৰ কোঠালীবোৰৰ ভিত্তিমূল দীঘল 7ৰ 6 হাত পৰিমাণৰ, সম্পূৰ্ণ 1 নল। কিনাৰৰ কোঠালীবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ 5 হাত আৰু বাকী শূন্য ঠাইখিনি 5 হাত আছিল। এওপিনে গৃহৰ চাৰিওফালে কোঠালীবোৰৰ মাজত 20 হাত বহল এডোখৰ ঠাই আছিল। তাত কিনাৰৰ কোঠালীবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল, এখন উত্তৰফালে আৰু আনখন দক্ষিণফালে আছিল, আৰু বাকী শূন্য ঠাইডোখৰৰ পষ্ট কেওফালে 5 হাত, আৰু পৃথক কৰা ঠাই সন্মুখত পশ্চিমফালে থকা ঘৰ 7ও হাত বহল, আৰু ঘৰৰ দেৱালৰ ডাঠ 4ওফালে 5 হাত আৰু তাৰ দৈৰ্ঘ্য 90 হাত। তেতিয়া তেওঁ গৃহ জুখি 100 হাত দীঘল পালে, আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি 100 হাত দীঘল পালে, আৰু তেওঁ পূবফালে গৃহৰ আৰু পৃথকে কৰা ঠাই আগফালৰ পষ্ট জুখি 100 হাত পালে। আৰু তেতিয়া পৃথক কৰা ঠাই মূৰত তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ 100 হাত পালে, আৰু তেওঁ মন্দিৰ ভিতৰ মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে। এই 3ওটাৰ কেওফালে দুৱাৰদলি, চিলিঙি দিয়া খিৰিকী আৰু ঠেক বাৰাণ্ডা আছিল। চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেওফালে মজিয়াৰ পৰা খিৰিকীলৈকে তক্তা লগোৱা আছিল। খিৰিকীবোৰ ঢকা আছিল, আৰু দুৱাৰৰ ওপৰভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল সেই সকলোকে জোখা হ'ল। অৰূপ আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল যে 2টা 2টা কৰোবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল, আৰু প্ৰত্যেক কৰোবৰ 2খন 2খন মুখ আছিল। এইদৰে এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ, আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল। কেওফালে গোটেই গৃহত এইদৰে কৰা হ'ল। মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূপ আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল। মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল। মন্দিৰৰ বিষয়ে হ'লে দুৱাৰৰ খুঁটাকেইটা চাৰিহিৰিয়া কৰা আছিল। অতি পবিত্ৰ স্থানৰ আগফালৰ বিষয়ে হ'লে তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা। বেদীটোৰ কাঠৰ 3 হাত ওখ আৰু 2 হাত দীঘল। তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক'লে, এই বেদীয়েই জিহুৱাৰ আগত থকা মেজ। মন্দিৰ আৰু অতি পবিত্ৰ স্থানৰ দুফলীয়া 2খন দুৱাৰ আছিল আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা 2-2 ফলপ আছিল। এফালে 2 খলপ আৰু আনফালে 2 খলপ আছিল। দেৱালত কৰাৰ দৰে সেইবোৰত মন্দিৰৰ দুৱাৰ কেইখনত অৰূপ আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ ছতি আছিল। বাৰাণ্ডাৰ 2 কাষে ইফালে সিফালে চিলিঙি দিয়া খিৰিকী আৰু খাজুৰ গছৰ আকৃতি আছিল। গৃহৰ কিনাৰৰ কোঠালিবোৰ আৰু ডাঠ কাঠৰ ছতিকেইটা এই প্ৰকাৰ আছিল।